এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে অমান, ইথিঅপিয়া আৰু জৰ্ডানৰ ত্ৰিদেশীয় ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত শিক্ষাখণ্ডৰ প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ্য নিহিত হৈ আছে বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদত অনুষ্ঠিত হ'ব। বিকশিত ভাৰত জি ৰাম জি অৰ্থাৎ বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। ৰাজ্যসভাই যোৱা নিশা বিধেয়কখন গ্ৰহণ কৰে। বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্ৰাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিব বিচাৰিছে। এই বিধেয়কখনৰ অধীনত প্ৰত্যেক বিত্তীয় বৰ্ষত দক্ষতাৰ প্ৰয়োজন নোহোৱা কাম কৰিব খোজা গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক 125 দিনৰ কৰ্মসংস্থাপনৰ বিধিসন্মত নিশ্চয়তা প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে 60 আৰু ৰাজ্য চৰকাৰে 40% ধন যোগান ধৰিব। অৱশ্যে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে 90% আৰু ৰাজ্য চৰকাৰে 10% ধন যোগান ধৰিব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰসমূহে নিবনুৱা ভাট্টা আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও অব্যাহত ৰাখিব। ৰাজ্যসভাই বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গ্ৰামোন্নয়নৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে চৰকাৰে ৰাষ্ট্ৰৰ প্ৰথম আদৰ্শ অনুসৰি কাম কৰি আছে। তেওঁ কয় যে গাঁৱৰ বিকাশ অবিহনে দেশৰ বিকাশ সম্ভৱ নহয়। চৰকাৰে সমাজৰ বঞ্চিত শ্ৰেণীসমূহৰ কল্যাণৰ হকে অক্লান্তভাৱে কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছৰ মুকুল ৱাস্নিকে বিধেয়কখনৰ বিৰোধিতা কৰে আৰু বিধেয়কখনে দেশৰ লাখ লাখ লোকৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাব বুলি দাবী কৰে। তেওঁ কয় যে সকলোৱে দেশৰ দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে একেলগে কাম কৰা উচিত। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদ ইন্দুবালা গোস্বামীয়ে কয় যে দেশৰ 70% লোকে গ্ৰামাঞ্চলত বাস কৰে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নয়নেই বিধেয়কখনৰ মূল লক্ষ্য। বিধেয়কখনে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে। কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গে কয় যে বিধেয়কখন ভালদৰে চালি জাৰি চোৱাৰ বাবে বাছনি কমিটিলৈ প্ৰেৰণ কৰা উচিত। আৰ জে ডিৰ মনোজ কুমাৰ ঝায়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে বিধেয়কখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়া আওকাণ কৰা হৈছে। তেওঁ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পুঁজি আবণ্টনৰ 60-40% অনুপাতক লৈ সমালোচনা কৰে। আলোচনাত ভাগ লৈ তৃণমূল কংগ্ৰেছৰ ঋতব্ৰত বেনাৰ্জীয়ে বিধেয়কখন উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু সংশ্লিষ্ট আন পক্ষসমূহৰ সৈতে কিয় বিশদভাৱে আলোচনা কৰা নহল বুলি প্ৰশ্ন অৱতাৰণা কৰে। ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে কয় যে বিধেয়কখনক লৈ গভীৰভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে বিধেয়কখন বাছনি কমিটিলৈ প্ৰেৰণ কৰা উচিত। বিজেডিৰ সুভাশিষ খুন্তিয়াই কয় যে পুঁজি আবণ্টনৰ 60-40 অনুপাতৰ ফলত দুখীয়া ৰাজ্যসমূহ বুজাৰ সন্মুখীন হ'ব। আলোচনাত ভাগ লৈ AIADMK-ৰ দলৰ সাংসদ ডঃ এম থাম্বিদুৰাই কয় যে গ্ৰামাঞ্চলত কৰ্মসংস্থাপন, জীৱিকা, সুৰক্ষা আৰু সামাজিক সুস্থিৰতাৰ বিষয়। তেওঁ কয় যে এনেধৰণৰ গুৰুত্বপূৰ্ণ আইনৰ সংশোধনৰ বিষয়টো দায়িত্ব আৰু গুৰুত্ব সহকাৰে চালি জাৰি চোৱা উচিত। প্ৰত্যেক বিত্তীয় বৰ্ষক কৰ্মসংস্থাপনৰ দিন 1ৰ পৰা 125 দিনলৈ বৃদ্ধি বিধেয়কখনৰ উল্লেখযোগ্য আৰু আদৰণীয় বৈশিষ্ট্য বুলি তেওঁ মন্তব্য কৰে। বিজেপি সাংসদ আদিত্য প্ৰসাদ, সমাজবাদী পাৰ্টীৰ ৰামজিলাল সুমন, বিজেডিৰ সুলতা দেউ, তৃণমূল কংগ্ৰেছৰ দোলা সেন, কংগ্ৰেছৰ দীপ সূৰ্যেৱালা, চি পি আই এমৰ ডঃ ভি শিৱদাসন আৰু কংগ্ৰেছৰ দিগ্বিজয় সিঙে এই আলোচনাত ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমান, ইথিঅপিয়া আৰু জৰ্ডানৰ ত্ৰিদেশীয় ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। অমান ভ্ৰমণকালত দুয়োখন দেশে প্ৰধানমন্ত্ৰী মোদী আৰু অমানৰ চুলতান হিছাম বিন তাৰিকৰ উপস্থিতিত সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰে। দুয়ো পক্ষই সামুদ্ৰিক সহযোগিতা, উচ্চ শিক্ষা, কৃষি, মিলেটৰ খেতিসহ 6খন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি অমানৰ বাণিজ্য আৰু উদ্যোগ সংঘ আৰু ভাৰতীয় উদ্যোগ পৰিসংঘৰ মাজতো এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পৰ্টেল মাই আয়ুষ সংহত সেৱা পৰ্টেলসহ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। তেওঁ লগতে আয়ুষ চিহ্ন উন্মোচন কৰিব। ইয়াৰ জৰিয়তে আয়ুষ সামগ্ৰী আৰু গুণগত সেৱাৰ গোলকীয় মান হিচাপে এই চিহ্নৰ পৰিকল্পনা কৰা হৈছে। অনুষ্ঠানত শ্ৰীমোদীয়ে যোগ প্ৰশিক্ষণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন আৰু আয়ুষ মন্ত্ৰালয়ৰ 11 বছৰীয়া পৰিৱৰ্তন যাত্ৰা সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰিব। তেওঁ লগতে অশ্বগন্ধা স্মাৰক ডাক টিকট মুকলি কৰিব। অনুষ্ঠানত 2011-2025 চনৰ সময়ছোৱাত যোগৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰাসকলক সম্বৰ্ধনা জনোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে পৰম্পৰাগত চিকিৎসা অন্বেষণস্থলো পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘস্থায়ী প্ৰয়োগ আৰু ভাৰতৰ ৰূপান্তৰৰ বাবে পাৰমাণৱিক শক্তিৰ বিকাশ সম্পৰ্কীয় শান্তি বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতেই বিধেয়কখনক আদৰণি জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে বিধেয়কখন গৃহীত হোৱাৰ পাছতেই ভাৰতৰ প্ৰযুক্তিগত ক্ষেত্ৰৰ বাবে এয়া এটা ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰে। বিধেয়কখনৰ সমৰ্থনত ভোটদান কৰা সাংসদসকলক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই আইনখনৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাই পৰিৱেশ অনুকূল উৎপাদনক সক্ৰিয় কৰিব আৰু দেশ তথা বিশ্বৰ বাবে পৰিষ্কাৰ শক্তিৰ ভৱিষ্যৎ গঢ়ি তোলা প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত শিক্ষাখণ্ডৰ প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ্য নিহিত হৈ আছে বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি শিক্ষা আৰু শিকণ প্ৰক্ৰিয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্পৰ্কীয় উপদেষ্টা কমিটীৰ তৃতীয়লানি বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গুণগত শিক্ষা অধিক সৰ্বাত্মক, সুলভ আৰু যুক্তিসংগত কৰি তুলিব পৰা যায়। ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ অভিযানৰ অধীনত গুজৰাটৰ সকলো বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। সংশোধন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়াসকলে স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি প্ৰদান কৰিব। আজি খচৰা তালিকা প্ৰকাশ পোৱাৰ লগে লগে ওজৰ আপত্তি দাখিলৰ সময়সীমা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব আৰু এই সময়সীমা 18 জানুৱাৰীলৈকে বলবৎ হৈ থাকিব। নাগৰিকসকলে আজিৰে পৰা খচৰা তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব আৰু নতুন নাম অন্তৰ্ভুক্তি, নামকৰ্তন বা সংশোধনৰ বাবে আবেদন দাখিল কৰিব পাৰিব। চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুতত সহায় হোৱাকৈ নিৰ্বাচন আয়োগে অনুপস্থিত, স্থানান্তৰিত আৰু মৃত্যুবৰণ কৰা ভোটাৰসকলৰ তালিকাও বুথ স্তৰৰ প্ৰতিনিধিসকলক প্ৰদান কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি সন্ধিয়া নতুন দিল্লীত কেথলিক বিশপ সন্মিলন ভাৰতে আয়োজন কৰা বাৰ্ষিক বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল ডাঃ চি ভি আনন্দ বসু উপস্থিত আছিল। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰদিনে সকলোকে শান্তি, নম্ৰতা আৰু মানৱতাৰ সেৱাৰ দৰে মূল্যবোধৰ কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে সকলোকে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য অৰ্জনৰ দিশে ইতিবাচক অৱদান আগবঢ়াই যাবলৈ আহ্বান জনায়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্ডান, ইথিঅপিয়া আৰু ওমান ভ্ৰমণ কৰাৰ পাছতেই ইথিঅপিয়া চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজত সহযোগিতাৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলি মত প্ৰকাশ কৰিছে। আকাশবাণীৰ সংবাদদাতাক ইথিঅপিয়াৰ মহিলা আৰু সামাজিক কল্যাণ মন্ত্ৰী ডাঃ ইৰেগগি টেছাফাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহে দেশখনৰ মহিলাসকলক যথেষ্ট সহায় কৰিব। ইথিঅপিয়াত বসবাস কৰা ভাৰতীয় প্ৰৱাসী সমাজৰ এগৰাকী প্ৰখ্যাত ব্যক্তি ময়ূৰ সুৰ্তাকান্ত কোঠাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সফল ভ্ৰমণৰ পিছত ইথিঅপিয়াত থকা ভাৰতীয়সকল অত্যন্ত সুখী হৈছে আৰু গৌৰৱ অনুভৱ কৰিছে। ছৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক 69 ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 262 ৰাণ সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিষাণে 49টা বলত 101 ৰাণ আৰু কুমাৰ কুছাগ্ৰাই 38টা বলত 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত হাৰিয়ানাই 19 অভাৰ 3টা বলত 2টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ য়শবৰ্ধন দলালে 22টা বলত 53 ৰাণৰ অৱদান আগবঢ়ায়। প্ৰতিযোগিতাৰ 18তম সংস্কৰণত এইবাৰ মুঠ 38টা দলে অংশগ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে ওমান, ইথিঅপিয়া আৰু জৰ্ডানৰ ত্ৰিদেশীয় ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত শিক্ষাখণ্ডৰ প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ্য নিহিত হৈ আছে বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি আহমেদাবাদত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।